আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে প্ৰজন্ম চহৰীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল পশ্চিমবংগত সংঘটিত ৰেল দুৰ্ঘটনাত মৃতকৰ সংখ্যা 9লৈ বৃদ্ধি, ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন, দুৰ্ঘটনাত হতাহতলৈ প্ৰধানমন্ত্ৰী, ভাৰতীয় ৰেলৱে এককালীন সাহায্য ঘোষণা, ৰেল দুৰ্ঘটনাত অসমৰ কোনো লোক হতাহত হোৱাৰ তথ্য লাভ কৰা নাই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বান পৰিস্থিতিৰ আশংকা, প্ৰশাসনৰ সতৰ্কতা জাৰি, দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ইছলামধৰ্মী লোকসকলৰ ঈদ উজ জোহা উদযাপন আৰু আই চি চি টি20 বিশ্বকাপৰ এখন খেলত আজি নিউজিলেণ্ড পাপুৱা নিউগিনিৰ বিৰুদ্ধে অৱতীৰ্ণ। পশ্চিমবংগৰ ৰঙাপানী ষ্টেচনত আজি পুৱা সংঘটিত ৰেল দুৰ্ঘটনাত দুগৰাকী ৰেল কৰ্মচাৰীসহ 9জন লোকৰ মৃত্যু হোৱাৰ লগতে 41জন লোক আহত হৈছে। নিউ জলপাইগুৰি ৰেল ষ্টেচনৰ সমীপত চিয়ালদহলৈ গৈ থকা কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু এখন মালবাহী ৰেলৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। ৰেল বিভাগৰ সূত্ৰই জনোৱা অনুসৰি মালবাহী ৰেলখন ছিগনেল পোৱাৰ আগেয়ে ৰাওনা হয় আৰু কাঞ্চনজংঘা এক্সপ্ৰেছৰ পাছফালে খুন্দা মাৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দলে যাত্ৰীসকলক উদ্ধাৰ কৰে। যাত্ৰীসকলক খাদ্য আৰু পানী যোগান ধৰি থকা হৈছে। দুৰ্ঘটনাটোত ৰেলখনৰ ক্ষতিগ্ৰস্ত নোহোৱা ডবাসমূহ মালদালৈ ৰাওনা হৈছে। জলপাইগুৰি অভিমুখী ৰেলপথো মুকলি কৰা হৈছে বুলি ৰেলৱেৰ সূত্ৰই প্ৰকাশ কৰিছে। ইপিনে কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়। দুৰ্ঘটনা সম্পৰ্কীয় তথ্যৰ বাবে ৰেল বিভাগে বিভিন্ন স্থানত হেল্প ডেস্ক স্থাপন কৰিছে। চিয়ালদহ ষ্টেচনৰ বাবে হেল্পলাইন নম্বৰ হৈছে 033-2350-4794, 033-2340-326, আমাবাৰী ৰোডৰ জৰুৰীকালীন নম্বৰ 81700-34235, কিষাণগঞ্জৰ 75420-28020, বাৰখোলাৰ 81700-34228, বাৰচৰী 75418-06358, চামচীৰ জৰুৰীকালীন নম্বৰ হৈছে 03513-265690। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগত সংঘটিত ৰেল দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে এই দুৰ্ঘটনাত তিনিজনক হেৰুওৱা প্ৰতিটো পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। শ্ৰীমোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিগৰাকী নিহত নিকটাত্মীয়লৈ 2,00,000 টকাকৈ আৰু আহতসকললৈ 50,000 টকাকৈ এককালীন সাহায্যৰ বিষয়ে ঘোষণা কৰিছে। ইফালে ভাৰতীয় ৰেলৱে দুৰ্ঘটনাত নিহত নিকটাত্মীয়লৈ 10,00,000, গুৰুতৰভাৱে আঘাতপ্ৰাপ্তসকললৈ 2,50,000 আৰু সামান্যভাৱে আহত লোকসকলক 50,000 টকাৰ সাহায্য প্ৰদান কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছে। ৰেল দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত কাটিহাৰ নিউ জলপাইগুৰি খণ্ডৰ ৰেল যাত্ৰা প্ৰভাৱিত হৈছে। ডিব্ৰুগড় নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ, হাওৰা নিউ জলপাইগুৰি বন্দে ভাৰত এক্সপ্ৰেছকে ধৰি 24খন ৰেলৰ যাত্ৰা পথ সলনি কৰি নিউ জলপাইগুৰি, শিলিগুৰি, বাগডগৰা, আমাৰবাৰী ৰেল শাখাৰ পথেৰে যাতায়াতৰ ব্যৱস্থা কৰা হৈছে। পশ্চিমবংগৰ নিউ জলপাইগুৰিত সংঘটিত ৰেল দুৰ্ঘটনাত অসমৰ কোনো লোক হতাহতৰ তথ্য এই পৰ্যন্ত লাভ কৰা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ত্ৰিপুৰাৰ পৰা অসমৰ মাজেৰে যোৱাৰ বাবে ৰেলখনত অসমৰ যাত্ৰী থাকিব পাৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। তেওঁ কয় যে এই দুৰ্ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে কথা পতাৰ লগতে ৰাজ্যৰ মুখ্য সচিবগৰাকীয়ে ৰেল বিভাগৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। ৰাজ্যৰ কোনো লোক দুৰ্ঘটনাটোত আহত হলে শীঘ্ৰে চিকিৎসাৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুনৰ বানৰ আশংকা দেখা দিছে। কালিৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ ভালেমান অঞ্চল বাঢ়নি পানীয়ে বুৰাই পেলাইছে। নগাঁও জিলাৰ কামপুৰত কপিলনৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। বৰষুণ অব্যাহত থাকিলে কামপুৰ এলেকা পুনৰ বানৰ কবলত পৰাৰ আশংকাই দেখা দিছে। নগাঁও জিলা প্ৰশাসনে অঞ্চলটোৰ নৈপৰীয়া ৰাইজক সজাগ হৈ থাকিবলৈ সতৰ্কতা জাৰি কৰিছে। ইপিনে কপিলী নৈৰ বানে হোজাই জিলাৰ কেইবাখনো গাঁও বুৰাই পেলাইছে। জিলাখনৰ থেপলাগুৰি, জাঠিহুৰা, হাতীমৰা, নৰহুৱাকে ধৰি কেইবাখনো গাঁও বানে বুৰাই পেলাইছে। মঙলদৈৰ বাহজানীত নোৱানৈৰ পূব দিশৰ মথাউৰি ছিগি যোৱাৰ ফলত কমেও 10খন গাঁও প্লাবিত হৈছে। পূব বাহজানী, পশ্চিম বাহজানী, দলৈচুবা, কমাৰপাৰাকে ধৰি গাঁওখনৰ খেতিপথাৰ বানত বুৰ যোৱাৰ লগতে বাসগৃহত পানী সোমোৱাৰ ফলত জনসাধাৰণ সমস্যাৰ সন্মুখীন হৈছে। ইপিনে গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা 20 জুনলৈ ৰাজ্যখনত বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণৰ আশংকা কৰি ৰেড এলাৰ্ট জাৰি কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও আৰু তামোলপুৰত মাজুলীৰ পৰা ধাৰাষাৰ বৰষুণ হোৱাৰ আশংকা আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ লগতে দক্ষিণ শালমৰা, গোৱালপাৰা, বজালী, নলবাৰী আৰু কাৰ্বি আংলং জিলাতো ধাৰাষাৰ বৰষুণ হ'ব বুলি আগলি বতৰা দিছে। বিশেষকৈ পশ্চিম কাৰ্বি আংলং, শিৱসাগৰ, চৰাইদেউ আৰু তিনিচুকীয়াত বৰষুণৰ ফলত বান পৰিস্থিতিৰ আশংকা প্ৰকাশ কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি অব্যাহত আছে। বিভিন্ন জিলা প্ৰশাসনে যোগ দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। এইবাৰৰ যোগ দিৱসৰ বিষয় হৈছে নিজৰ লগতে সমাজৰ বাবে যোগ। ব্যক্তিৰ শাৰীৰিক মানসিক সুস্থতা আৰু আধ্যামিক বিকাশৰ লক্ষ্যৰে উদযাপন কৰা যোগ দিৱসৰ সৈতে সংগতি ৰাখি যোগ অনুশীলনৰ শিবিৰ মুকলি কৰাৰ লগতে বিভিন্ন স্থানত যোগৰ প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। পাৰিবাৰিক জীৱনশৈলী, মানসিক চাপ দূৰীকৰণ আৰু শৰীৰটো সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত যোগৰ ভূমিকা অপৰিসীম। যোগাভ্যাসৰ গুৰুত্ব সন্দৰ্ভত যোগ বিশেষজ্ঞ ডাঃ ধীৰেণ ডেকাই এইদৰে কয়।
যোগ হল প্ৰাচীন ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতিৰ এক অমূল্য অৱদান। যোগাভ্যাসৰ দ্বাৰা শৰীৰ আৰু মন, চিন্তা আৰু কৰ্ম, আত্মসংযম আৰু প্ৰাপ্তি, লগতে মানুহ আৰু প্ৰকৃতিৰ মাজত সমন্বয় বজাই ৰখাত সহায় কৰে আৰু যিয়ে একো স্বাস্থ্য প্ৰাপ্তিত সহায় কৰে। যোগাভ্যাস মাথো শৰীৰ চৰ্চাই নহয়, ই নিজৰ লগতে বিশ্ব আৰু প্ৰকৃতিৰ লগত বিলীন হোৱাৰ এক পৰিক্ৰমা। যোগৰ দ্বাৰা আমাৰ জীৱনশৈলীৰ পৰিৱৰ্তন আনি আমাৰ অন্তৰ আত্মাক জাগ্ৰত কৰাৰ লগতে প্ৰকৃতিগতভাৱে শৰীৰত হোৱা পৰিৱৰ্তন সহনশীলতা গঢ়ি তোলে। সেয়েহে আহক আমি সকলোৱে মিলি যোগ অভ্যাস কৰো আৰু সুস্বাস্থ্য অটুট ৰাখো।
যোগাভ্যাস কৰক, চিন্তা আৰু অৱসাদমুক্ত হৈ থাকক। 21 জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অংশীদাৰ হওক। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত মণিপুৰৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লা, চোৰাংচোৱা সংস্থাৰ মুৰববী তপন ডেকা, সেনাবাহিনীৰ মুৰববী মনোজ পাণ্ডে, সেনাবাহিনীৰ তদৰ্থ মুৰববী উপেন্দ্ৰ দ্বিবেদী আৰু মণিপুৰৰ আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ সিঙৰ উপৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অন্যান্য উচ্চপদস্থ বিষয়া, সেনাবাহিনী আৰু আন আন নিৰাপত্তা সংস্থাসমূহৰ বিষয়াসকলে বৈঠকত অংশগ্ৰহণ কৰে। অনাগত পঞ্চায়ত নিৰ্বাচন ইভিএমৰ সলনি বেলট পেপাৰত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। 4 বা 5খন জিলাত পাইলট পৰ্যায়ত ইভিএম ব্যৱহাৰ কৰা হ'ব বুলি তেওঁ কয়। এবাৰ পঞ্চায়ত নিৰ্বাচন সম্পূৰ্ণ অৰাজনৈতিক হ'ব বুলিও তেওঁ উল্লেখ কৰে। আঞ্চলিক জিলা পৰিষদৰ নিৰ্বাচন প্ৰতীক চিহ্নত অনুষ্ঠিত হোৱাৰ বিপৰীতে পঞ্চায়তৰ সভাপতি আৰু সদস্য প্ৰতীক অবিহনে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। ইয়াৰ লগতে তেওঁ পুৰণি সমষ্টিৰ ভিত্তিত ৰাজ্যত উপ নিৰ্বাচন অনুষ্ঠিত নহবও পাৰে বুলি মত প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নিৰ্মাণ হৈ থকা মহিলা আৰু শিশুৰ হাস্পতাল পৰিদৰ্শন কৰি এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰে। 375 কোটি টকা ব্যয় সাপেক্ষে এই 8-মহলীয়া চিকিৎসালয়খন নিৰ্মাণ কৰা হৈছে। কেৱল শিশু আৰু মাতৃৰ চিকিৎসাৰ বাবে নিৰ্মাণ কৰা হাস্পতালখনত 1000খন বিছনা থাকিব। 2021 চনৰ পৰা ৰাজ্যত ৰূপায়ণ হৈ থকা প্ৰকল্পৰ কামসমূহ 2025 চনৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। আনহাতে বৰ্তমান অসমত 35,000 কোটি টকাৰ কাম চলি আছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰোতাসকলে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰিখনক প্ৰজন্ম চহৰীয়াৰ পৰা।
দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ইছলামধৰ্মী লোকসকলে আজি ধৰ্মীয় ৰীতি নীতিৰে ঈদ উজোহা পালন কৰিছে। ঈদ উপলক্ষে মছজিদ আৰু ঈদগাহসমূহ সজাই পৰাই তোলা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে দেশবাসীক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ঈদ উজোহাক ত্যাগৰ প্ৰতীক হিচাপে বৰ্ণনা কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই উৎসৱে প্ৰেম, ভাতৃত্ববোধ আৰু সামাজিক সম্প্ৰীতিৰ বাৰ্তা বহন কৰে। উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে এই উৎসৱত ৰাইজক একতা, দয়া আৰু সংহতিৰ মূল্যবোধ সন্দৰ্ভত চিন্তা কৰিবলৈ আহান জনায়। ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াও ঈদ উজোহা উপলক্ষে ইছলামধৰ্মী লোকসকলক শুভেচ্ছা জ্ঞাপন কৰি ত্যাগৰ এই উৎসৱে জনসাধাৰণৰ মাজত পাৰস্পৰিক সহানুভূতি, সদিচ্ছা আৰু কৃতজ্ঞতাৰ মনোভাৱ শক্তিশালী কৰি তুলিব বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো ঈদ উপলক্ষে ইছলামধৰ্মী লোকসকলক শুভেচ্ছা জনাইছে। ৰাজ্যৰ আন আন ঠাইৰ লগতে গুৱাহাটীতো ঈদৰ উৎসাহ পৰিলক্ষিত হৈছে। জালুকবাৰী, মাছখোৱা, আমবাৰী, হাতীগাঁও আদিকে ধৰি কেইবাটাও স্থানত ঈদৰ নামাজ সম্পন্ন হয়। প্ৰতিকূল বতৰৰ বাবে ঈদৰ নামাজ পঢ়াত পলম হোৱাৰ লগতে ঈদগাহৰ পৰিৱৰ্তে মছজিদসমূহত নামাজ অনুষ্ঠিত হৈছে। কলকাতা জিলাৰ বিভিন্ন প্ৰান্ততো ঈদ উজোহাক উদযাপন কৰা হৈছে। বৰষুণৰ বাবে জিলাখনৰ ঈদগাহ মৈদানসমূহত সীমিত সংখ্যক লোকৰ উপস্থিতিত সমূহীয়া নামাজ অনুষ্ঠিত হয়। ঈদ উপলক্ষে শিৱসাগৰৰ বিভিন্ন প্ৰান্তত ইছলামধৰ্মী লোকসকলে সমূহীয়া নামাজত অংশ লৈ শান্তি সম্প্ৰীতি কামনা কৰে। শিৱসাগৰৰ দৰবাৰ ফিল্ড ঈদগাহ মৈদান, ৰংঘ চাৰিআলি ঈদগাহ মৈদানৰ লগতে জেঙনিকটীয়া চাৰিআলি, ষ্টেচন চাৰিআলিকে ধৰি বিভিন্ন মছজিদসমূহত নামাজ অনুষ্ঠিত হয়। কৰমগঞ্জ, গোৱালপাৰা, ধুবুৰী, দক্ষিণ হালমৰা, মানকাছৰ, নলবাৰীতো ঈদৰ উৎসাহ পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ পি এম কিষাণ আঁচনিৰ 17 সংখ্যক কিস্তিৰ ধন দেশৰ প্ৰায় 10 কোটি কৃষকক আনুষ্ঠানিকভাৱে প্ৰদান কৰিব। সেই উপলক্ষে উত্তৰ প্ৰদেশৰ বাৰাণসীত পি এম কিষাণ সন্মিলন অনুষ্ঠিত হ'ব। সন্মিলনখনৰ সৈতে সংগতি ৰাখি লাইভ ৱেবকাষ্টৰ জৰিয়তে দেশৰ কেইবাটাও নিৰ্বাচিত স্থানৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দেশৰ আন আন প্ৰান্তৰ লগতে যোৰহাট জিলাৰ টিয়কৰ কলিয়াপানীৰ জিলা কৃষি বিজ্ঞান কেন্দ্ৰতো পি এম কিষাণ সন্মিলনৰ লাইভ ৱেবকাষ্টৰ ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় আৰু সহযোগিতা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী মুৰলীধৰ মোহনে অংশগ্ৰহণ কৰিব। বান ক্ষতিগ্ৰস্ত ছিকিমৰ মংগন জিলাৰ চুংথাঙত আবদ্ধ হৈ থকা পৰ্যটকসকলক আজি পুৱাৰে পৰা নিৰাপদে উদ্ধাৰ কৰাৰ কাম অব্যাহত আছে। জিলাখনৰ উপায়ুক্তই প্ৰকাশ কৰা অনুসৰি পৰ্যটকসকলক ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা ৰাজ্যৰ ৰাজধানী গেংটকলৈ পথেৰে লৈ যোৱাৰ কাম অব্যাহত আছে। প্ৰতিকূল বতৰৰ বাবে তেওঁলোকক বিমানেৰে স্থানান্তৰ কৰিব পৰা হোৱা নাই। উল্লেখযোগ্য যে ৰাজ্যখনৰ পৰ্যটন আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী শ্বেৰিং থেণ্ডুক ভুটিয়াৰ নেতৃত্বত চুংথাঙত আবদ্ধ হৈ থকা 15 গৰাকী বিদেশী পৰ্যটকে কমেও 2000 গৰাকী পৰ্যটক বিমান আৰু পথেৰে স্থানান্তৰ কৰাৰ প্ৰচেষ্টা দুদিন ধৰি অব্যাহত আছে। বতৰ অনুকূল হৈ উঠিলে কাইলৈ হেলিকপ্তাৰযোগে পৰ্যটকসকলক স্থানান্তৰৰ বাবে ব্যৱস্থা কৰা হৈছে। ইপিনে অধিক ক্ষতিগ্ৰস্ত মংগন জিলাত উদ্ধাৰ অভিযানৰ লগতে সাহায্য আৰু পুনৰ সংস্থাপন অভিযান চলি আছে। ৰাজ্যখনত ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনত 9 গৰাকী লোকৰ প্ৰাণহানি হৈছে। তদুপৰি বৰষুণৰ ফলত বিভিন্ন স্থানত পথৰ যোগাযোগ ব্যাহত হৈছে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত শীঘ্ৰে পথৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে সীমান্ত পথ সংস্থাই প্ৰচেষ্টা অব্যাহত ৰাখিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পহৰাত প্ৰস্তাৱিত প্ৰথমখন চৰকাৰী অৰ্কিড উদ্যানৰ নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ হৈছে। কৃষিমন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰা মতে প্ৰায় 20 বিঘা মাটিত নিৰ্মাণ কৰা এই উদ্যানখনত অসমৰ বনাঞ্চলসমূহত থকা অৰ্কিড সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে 2020 চনৰ 16 জুলাইত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে উদ্যানখনৰ আধাৰশিলা স্থাপন কৰিছিল। কৃষি আৰু উদ্যান শস্য বিভাগৰ উদ্যোগ নিৰ্মাণ হ'বলগীয়া এই উদ্যানখনৰ বাবে প্ৰায় 18 কোটি টকা ধাৰ্য কৰা হৈছে। প্ৰাৰম্ভিক অৱস্থাত নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিসংগতিপূৰ্ণ কামৰ বাবে উদ্যানখনৰ নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়া হৈছে। চলিত বৰ্ষত আন এটা প্ৰতিষ্ঠানক এই উদ্যানখনৰ নিৰ্মাণৰ দায়িত্ব প্ৰদান কৰা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত অহা 20 জুনত দৰং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কেন্দ্ৰীয়ভাৱে চলিত বছৰৰ বিষ্ণুৰাভা দিৱস উদযাপন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানত অংশ লৈ বিশিষ্ট লোকশিল্পী ধৰ্মেশ্বৰ নাথ আৰু চিত্ৰশিল্পী দুৰ্লভ ভট্টাচাৰ্যক 2024 বৰ্ষৰ বিষ্ণুৰাভা বঁটাৰে সন্মানিত কৰিব। তদুপৰি অসমৰ কলা সংস্কৃতি সমাজ আৰু সাহিত্য জগতলৈ অমূল্য অৱদান আগবঢ়াই অহা 9 গৰাকী স্বনামধন্য ব্যক্তিক এটা ৰাষ্ট্ৰীয় আৰু 8টা ৰাজ্যিক পৰ্যায়ৰ বঁটাৰে সন্মানিত কৰা হ'ব। 2023 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আজানপীৰ বঁটা প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা আনোৱাৰ হুছেইনক প্ৰদান কৰা হ'ব। আনহাতে 8টা ৰাজ্যিক পৰ্যায়ৰ বঁটাক্ৰমে চলিত বছৰৰ গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা বঁটা, সংগীত শিল্পী শাশ্বতী ভট্টাচাৰ্যক, অমল প্ৰভা দাস বঁটা, শিক্ষয়িত্ৰী তথা শিল্পী বন্দনা দত্তক, চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা, বিশিষ্ট সমাজসেৱিকা ডঃ সুনীতা চাংকাকুটিক আৰু মামণি ৰেশম গোস্বামী বঁটা, বিশিষ্ট সাহিত্যিক ডঃ কৰবী ডেকা হাজৰিকাক প্ৰদান কৰা হ'ব। একেদৰে চলিত বছৰৰ ছৈয়দ আব্দুল মালিক বঁটা, সাহিত্যিক জয়ন্ত মাধৱ বৰাক, আহমদ আলী বাস্তানী বঁটা, তৰেণ চন্দ্ৰ বড়োক, গণেশ গগৈ বঁটা, বিশিষ্ট কবি আনিছুজ জামানক আৰু বীৰ ৰাঘৱ মৰাণ বঁটা, সাহিত্যিক সমাজসেৱী যোগেশ্বৰ মহনক প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 122সংখ্যক উপজাতিন উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হয়। প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নিৰ্মাতা গীতনাথ কবিতাকে ধৰি সাহিত্যৰ মেটমৰা সম্ভাৰেৰে সাহিত্যৰ ভঁৰাল চহকী কৰি যোৱা সুন্দৰৰ পূজাৰীগৰাকীৰ 1903 চনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত জন্ম হৈছিল। জন্মদিন উপলক্ষে আজি জয়মতী নিৰ্মাণস্থলী গহপুৰৰ ভোলাগুৰিত ৰূপকোঁৱৰক স্মৰণ কৰি গুণমুগ্ধসকলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ দেশৰ পূৰ্বোত্তৰ খণ্ডৰ মুখ্য প্ৰশাসিকা ৰাজযোগিনী ব্ৰহ্মকুমাৰী শীলা দিদীৰ আজি পুৱা আহমেদাবাদৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 75 বছৰ। তেওঁ দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে বাংলাদেশকো সামৰি কমেও 200টা ব্ৰহ্মকুমাৰী সেৱা কেন্দ্ৰৰ লগত জড়িত হৈ থকাৰ উপৰি সঞ্চালনাৰ দায়িত্বও নিৰ্বাহ কৰিছিল। টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি গ্ৰুপ চিৰ এখন খেলত নিউজিলেণ্ডে পাপুৱা নিউগিনীৰ বিৰুদ্ধে খেলিব। খেলখন ৱেষ্ট ইণ্ডিজৰ টাউবাৰ ব্ৰায়ান লাৰা ষ্টেডিয়ামত নিশা 8 বজাত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। পশ্চিমবংগত সংঘটিত ৰেল দুৰ্ঘটনাত মৃতকৰ সংখ্যা 9লৈ বৃদ্ধি। ৰেল দুৰ্ঘটনাত অসমৰ কোনো লোক হতাহত হোৱাৰ তথ্য লাভ কৰা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বান পৰিস্থিতিৰ আশংকা। প্ৰশাসনৰ সতৰ্কতা জাৰি। দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো ইছলামধৰ্মী লোকসকলৰ ঈদ উদ জোহা উদযাপন। আৰু ICC T20 বিশ্বকাপৰ এখন খেলত আজি নিউজিলেণ্ড পাপুৱা নিউগিনীৰ বিৰুদ্ধে অৱতীৰ্ণ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।